Akah Bani. বাতৰি পঢ়িছো নিৰ্মালী শৰ্মাই। এতিয়াৰ প্ৰধান বাতৰিসমূহ হ'ল, প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে কাইলৈ দিনৰ 11 বজাত আকাশবাণীৰ মন কী বাত অনুষ্ঠানৰ যোগেদি দেশ বিদেশৰ জনসাধাৰণৰ সৈতে মত বিনিময় কৰিব। বাৰ্ষিক অমৰনাথ যাত্ৰা আজি আনুষ্ঠানিকভাৱে আৰম্ভ হৈছে। কেন্দ্ৰীয় গৃহমন্ত্ৰী অমিত শ্বাহে কৈছে যে দেশে দুৰ্যোগ ব্যৱস্থাপনাৰ ক্ষেত্ৰত শ্ৰেষ্ঠ কাৰ্যপ্ৰণালী আঁকোৱালি লৈছে। দিল্লীৰ এখন আদালতে আবকাৰী নীতি সম্পৰ্কীয় এটা দুৰ্নীতিৰ গোচৰত মুখ্যমন্ত্ৰী অৰবিন্দ কেজৰিৱালক 12 জুলাইলৈ ন্যায়িক জিম্মালৈ প্ৰেৰণ কৰিছে। আৰু ভাৰত আজি বাৰ্বাডোছত হ'বলগীয়া ICC T20 বিশ্বকাপ ক্ৰিকেট প্ৰতিযোগিতাৰ ফাইনেলত দক্ষিণ আফ্ৰিকাৰ বিৰুদ্ধে অৱতীৰ্ণ হ'ব। প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে কাইলৈ দিনৰ 11 বজাত আকাশবাণীৰ মন কী বাত অনুষ্ঠানৰ যোগেদি দেশ বিদেশৰ জনসাধাৰণৰ সৈতে মত বিনিময় কৰিব। এয়া হ'ব অনুষ্ঠানটোৰ 111 সংখ্যক খণ্ড। আনহাতে শ্ৰীমোদীয়ে একেৰাহে তৃতীয়বাৰৰ বাবে প্ৰধানমন্ত্ৰী হিচাপে কাৰ্যভাৰ গ্ৰহণ কৰাৰ পাছত এয়া হ'ব মন কী বাতৰ প্ৰথমটো খণ্ড। আকাশবাণী, দূৰদৰ্শনৰ সমগ্ৰ নেটৱৰ্কৰ লগতে আকাশবাণীৰ ৱেবছাইট আৰু নিউজ অন এয়াৰৰ মোবাইল এপযোগে এই অনুষ্ঠান প্ৰচাৰ কৰা হ'ব। আকাশবাণী, দূৰদৰ্শন নিউজৰ উপৰি প্ৰধানমন্ত্ৰী কাৰ্যালয় আৰু তথ্য সম্প্ৰচাৰ মন্ত্ৰালয়ৰ ইউটিউব চেনেলযোগেও এই অনুষ্ঠান প্ৰচাৰ কৰা হ'ব। আকাশবাণীয়ে অনুষ্ঠানটোৰ ঠিক পাছতে ইয়াৰ আঞ্চলিক ভাষান্তৰ প্ৰচাৰ কৰিব। কাশ্মীৰ উপত্যকাৰ হিমালয়ৰ ওপৰভাগত অৱস্থিত পবিত্ৰ অমৰনাথ গুহা দৰ্শনৰ অৰ্থে বাৰ্ষিক তীৰ্থযাত্ৰা আজি আনুষ্ঠানিকভাৱে আৰম্ভ কৰে। 19 আগষ্টত শ্ৰাৱণ পূৰ্ণিমাৰ দিনা 52 দিনীয়া এই যাত্ৰাৰ সামৰণি পৰিব। প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদী আৰু কেন্দ্ৰীয় গৃহমন্ত্ৰী অমিত শ্বাহে পবিত্ৰ অমৰনাথ যাত্ৰা আৰম্ভৰ এই ক্ষণত তীৰ্থযাত্ৰীসকললৈ শুভেচ্ছা জ্ঞাপন কৰিছে। প্ৰধানমন্ত্ৰী মোদীয়ে সামাজিক মাধ্যমযোগে কৈছে যে বাবা বৰফানীৰ দৰ্শন আৰু পূজা অৰ্চনাৰ সৈতে জড়িত এই যাত্ৰাই ভগৱান শিৱৰ ভক্তসকলৰ মাজত অসীম শক্তিৰ সঞ্চাৰ কৰে। তেওঁ লগতে এই বুলি কামনা কৰে যে বাবা বৰফানীয়ে যেন সকলো ভক্তৰে জীৱন সমৃদ্ধ কৰি তোলে। ভক্তসকললৈ শুভেচ্ছা জ্ঞাপন কৰি গৃহমন্ত্ৰী অমিত শ্বাহে কয় যে পবিত্ৰ অমৰনাথ যাত্ৰা ভাৰতীয় পৰম্পৰা আৰু সংস্কৃতিৰ অবিৰত ধাৰাৰ শ্বাস্ততাৰ প্ৰতীক। তেওঁ কয় যে প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে নেতৃত্বাধীন চৰকাৰ ভক্তসকলৰ বাবে নিৰাপদ, সুগম আৰু আনন্দময় যাত্ৰা সুনিশ্চিত কৰিবলৈ বদ্ধপৰিকৰ। চৰকাৰে ভক্তসকল যাতে কোনোধৰণৰ অসুবিধাৰ সন্মুখীন হ'বলগীয়া নহয় তাৰ বাবে সম্ভৱপৰ সকলো ব্যৱস্থা গ্ৰহণ কৰিছে বুলি গৃহমন্ত্ৰীগৰাকীয়ে প্ৰকাশ কৰে। কেন্দ্ৰীয় গৃহমন্ত্ৰী অমিত শ্বাহে কৈছে যে দেশে দুৰ্যোগ ব্যৱস্থাপনাৰ ক্ষেত্ৰত শ্ৰেষ্ঠ কাৰ্যপ্ৰণালী আঁকোৱালি লৈছে। তেওঁ লগতে ৰাষ্ট্ৰীয় দুৰ্যোগ সঁহাৰি বাহিনী NDRFয়ে সদায় বিপৰ্যয়ৰ সময়ত কোনো লোক যাতে হতাহত নহয় সেই উদ্দেশ্যে কাম কৰা উচিত। বিজয় নামৰ পৰ্বতোহৰণ অভিযান মুকলি কৰি শ্ৰীশ্বাহে আজি এইদৰে প্ৰকাশ কৰে। গৃহমন্ত্ৰীগৰাকীয়ে কয় যে অকল ভাৰততে নহয় বৰং বিশ্বৰ যিকোনো ঠাইত বিপৰ্যয় দেখা দিলে দেশ আৰু বিশ্বৰ জনসাধাৰণে NDRFৰ প্ৰতি আশাৰে চায়। তেওঁ কয় যে পৰিস্থিতি যিমানে প্ৰতিকূল নহওক কিয় NDRFৰ এগৰাকী জোৱান কাষত থাকিলে বিপৰ্যয়ত আবদ্ধ লোকসকলৰ সাহস কেইবাগুণো বৃদ্ধি পায়। চৰকাৰে NDRFৰ জোৱানসকললৈ বিপদাশংকা আৰু দুৰ্গম অঞ্চল ভাট্টা আগবঢ়োৱাত অনুমোদন জনোৱা বুলি শ্ৰীশ্বাহে ঘোষণা কৰে। পৰ্বতাৰোহণ অভিযানৰ সাফল্যৰ বাবে অভিযানত ভাগ লোৱা দলটোৰ লগতে NDRFক অভিনন্দন জনাই শ্ৰীশ্বাহে কয় যে এনেধৰণৰ কঠিন অভিযানে ব্যক্তি আৰু বাহিনী উভয়ৰে দক্ষতা বৃদ্ধিত সহায় কৰে। মন্ত্ৰীগৰাকীয়ে এনেধৰণৰ অভিযানে আমাৰ সফলতাৰ শীৰ্ষত উপনীত হ'ব বিচাৰিলে যে জীৱনজুৰি লক্ষ্য পূৰণৰ হকে প্ৰচেষ্টা চলোৱা উচিত তাৰ শিকনি দিয়ে। কেন্দ্ৰীয় গৃহ সচিব অজয় কুমাৰ ভাল্লা আৰু NDRFৰ সঞ্চালক প্ৰধান পীয়ুষ আনন্দ অনুষ্ঠানত উপস্থিত থাকে। বিজয় পৰ্বতাৰোহণ অভিযানৰ অধীনত NDRFৰ জোৱানসকলে 21,625 ফুট উচ্চতাত অৱস্থিত হিমাচল প্ৰদেশৰ মাউণ্ট মনিৰং শৃংগত অৱৰোহণ কৰে। কেন্দ্ৰীয় তদন্তকাৰী সংস্থা CBIয়ে চিকিৎসা বিজ্ঞানৰ স্নাতক পাঠ্যক্ৰমত নামভৰ্তিৰ নীট UG পৰীক্ষাত হোৱা অনিয়ম সন্দৰ্ভত আহমেদাবাদ আৰু গোদ্ৰা জিলাকে ধৰি গুজৰাটৰ ভিন ভিন 7টা ঠাইত তালাচী চলায়। CBIয়ে বৃহস্পতিবাৰে এই গোচৰ সংক্ৰান্তত বিহাৰৰ পাটনাৰ পৰা 2 জন লোকক গ্ৰেপ্তাৰ কৰিছিল। দিল্লীৰ এখন আদালতে আবকাৰী নীতি সম্পৰ্কীয় এটা দুৰ্নীতিৰ গোচৰত মুখ্যমন্ত্ৰী অৰবিন্দ কেজৰিৱালক 12 জুলাইলৈ ন্যায়িক জিম্মালৈ প্ৰেৰণ কৰিছে। 3 দিনীয়া CBIৰ জিম্মাৰ ম্যাদ অন্ত পৰাৰ পাছত আজি ন্যায়ালয়ে এইদৰে ৰায় দিয়ে। দিল্লীৰ ৰাউছ এভিনিউ আদালতে জেৰা কৰাৰ বাবে আম আদমী পাৰ্টীৰ নেতাগৰাকীক জিম্মাত লোৱাৰ বাবে অনুৰোধ জনাই চি বি আইয়ে দাখিল কৰা আবেদনৰ শুনানি গ্ৰহণ কৰি 26 জুনত শ্ৰীকেজৰিৱালক 3 দিনৰ তদন্তকাৰী সংস্থাটোৰ জিম্মালৈ প্ৰেৰণ কৰিছে। ইয়াৰ এদিন পূৰ্বে চি বি আইয়ে অৱকাশকালীন ন্যায়াধীশ অমিতাভ ৰাৱটৰ সন্মুখত হাজিৰ কৰোৱাৰ সময়ত মুখ্যমন্ত্ৰী কেজৰিৱালক আনুষ্ঠানিকভাৱে গ্ৰেপ্তাৰ কৰিছিল। প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে কাইলৈ বিয়লি ভিডিঅ' কনফাৰেন্সিঙৰ জৰিয়তে প্ৰাক্তন উপ ৰাষ্ট্ৰপতি এম ভেংকায়া নাইডুৰ জীৱন আৰু কৰ্মক সামৰি ৰচনা কৰা 3খন গ্ৰন্থ উন্মোচন কৰিব। শ্ৰীনাইডুৰ 75 বছৰীয়া জন্মদিনৰ লগত সংগতি ৰাখি গ্ৰন্থ 3খন উন্মোচন কৰিবলৈ লোৱা হৈছে। হায়দৰাবাদৰ গাছিবাউলিৰ অম্বায়া প্ৰেক্ষাগৃহত প্ৰাক্তন উপ ৰাষ্ট্ৰপতিগৰাকীৰ জন্মদিন উপলক্ষে বিশেষ অনুষ্ঠানৰ আয়োজন কৰা হৈছে। প্ৰধানমন্ত্ৰীয়ে উন্মোচন কৰিবলগীয়া গ্ৰন্থকেইখন হৈছে আখাৰীৰ কাকত, দি হিন্দুৰ হায়দৰাবাদ সংস্কৰণৰ প্ৰাক্তন আৱাসিক সম্পাদক এছ নাগেশ কুমাৰৰ ভেংকায়া নাইডু লাইফ ইন ছাৰ্ভিচ, ৰাষ্ট্ৰপতিৰ প্ৰাক্তন সচিব ড আই ভি চুব্বা ৰাওৰ চেলিব্ৰেটিং ভাৰত, দ্য মিছন এণ্ড মেছেজ অব শ্ৰী এম ভেংকায়া নাইডু এছ 13 ভাইচ প্ৰেচিডেণ্ট অব ইণ্ডিয়া আৰু সঞ্জয় কিশোৰৰ মহানেতা লাইফ এণ্ড জাৰ্ণি অব শ্ৰী এম ভেংকায়া নাইডু। পশ্চিমবংগৰ ৰাজ্যপাল ড চি ভি আনন্দ বসুৱে ৰাজ্যখনৰ মুখ্যমন্ত্ৰী মমতা বেনাৰ্জীৰ বিৰুদ্ধে মানহানিৰ গোচৰ ৰুজু কৰাৰ কথা বিবেচনা কৰিছে। এই সপ্তাহত মুখ্যমন্ত্ৰী মমতা বেনাৰ্জীয়ে ৰাজ্যিক সচিবালয় নৱন্নৰ এখন সংবাদমেলত মহিলাসকলে কলকাতাৰ ৰাজভৱনলৈ যাবলৈ ভয় কৰে বুলি মন্তব্য কৰিছে। আমাৰ কলকাতা সংবাদদাতাই ৰাজভৱনৰ উদ্ধৃতিৰে জনাইছে যে বৰ্তমানলৈকে কোনো মানহানিৰ গোচৰ ৰুজু কৰা হোৱা নাই। ৰাজ্যপাল বসু সম্প্ৰতি দিল্লীত আছে আৰু তেওঁ কলকাতালৈ ঘূৰি অহাৰ পাছতে এই সন্দৰ্ভত সিদ্ধান্ত গ্ৰহণ কৰা হ'ব। একাংশ সংবাদ মাধ্যমে ৰাজ্যপাল চি ভি আনন্দ বসুৱে মুখ্যমন্ত্ৰী মমতা বেনাৰ্জীৰ বিৰুদ্ধে কলকাতা উচ্চ ন্যায়ালয়ত গোচৰ ৰুজু কৰা বুলি বাতৰি প্ৰকাশ কৰিছে। জনতা দল ইউনাইটেডে আজি ৰাজ্যসভাৰ সাংসদ তথা দলৰ নেতা সঞ্জয় ঝাক দলৰ ৰাষ্ট্ৰীয় কাৰ্যকৰী সভাপতি হিচাপে নিযুক্তি দিয়ে। জে ডি ইউৰ সাংসদ, মন্ত্ৰী, কাৰ্যবাহী সদস্য, সাধাৰণ সম্পাদক, ৰাজ্যিক সভাপতিসকলে অংশগ্ৰহণ কৰা দলটোৰ ৰাষ্ট্ৰীয় কাৰ্যনিৰ্বাহক সভাত শ্ৰীঝাক নিযুক্তি প্ৰদান কৰা হয়। নিযুক্তিৰ পাছত সংবাদ মাধ্যমৰ সৈতে হোৱা কথা বতৰাত শ্ৰীঝাই কয় যে বিহাৰৰ 2025 চনৰ বিধানসভা নিৰ্বাচনৰ কথা মনত ৰাখি আগন্তুক সময়ত দলটোৱে সম্প্ৰসাৰণৰ চেষ্টা কৰিব। দলটো পুনৰবাৰ চৰকাৰ গঠন কৰিব বুলি তেওঁ দৃঢ়তাৰে কয় আৰু লগতে কয় যে শেহতীয়াকৈ অনুষ্ঠিত হোৱা লোকসভা নিৰ্বাচনত এন ডি এৰ আকৰ্ষণীয় প্ৰদৰ্শনে জনসাধাৰণৰ সঁহাৰিৰ প্ৰমাণ দিয়ে। ভাৰত আজি বাৰ্বাডোজত হবলগীয়া আই চি চি টি টুৱেণ্টি বিশ্বকাপ ক্ৰিকেট প্ৰতিযোগিতাৰ ফাইনেলত দক্ষিণ আফ্ৰিকাৰ বিৰুদ্ধে অৱতীৰ্ণ হ'ব। খেলখন ভাৰতীয় সময় অনুসৰি নিশা 8 বজাত আৰম্ভ হ'ব। ৰোহিত শৰ্মা নেতৃতাধীন ভাৰতীয় দলটোৱে ছেমি ফাইনেলত যোৱাবাৰৰ চেম্পিয়ন ইংলেণ্ডক 64 ৰাণত পৰাস্ত কৰি ফাইনেলত স্থান নিশ্চিত কৰিছে। আনহাতে দক্ষিণ আফ্ৰিকাই ছেমি ফাইনেলত আফগানিস্তানক পৰাভূত কৰি ফাইনেলত প্ৰৱেশ কৰিছে। ভাৰত আৰু দক্ষিণ আফ্ৰিকাৰ দুয়োটা দল এইবাৰৰ প্ৰতিযোগিতাত বৰ্তমানলৈকে এখনো খেলত পৰাজিত হোৱা নাই। ভাৰতীয় ক্ৰিকেট দলৰ মুখ্য প্ৰশিক্ষক হিচাপে ৰাহুল দ্ৰাবিড়ৰ এইখন অন্তিমখন খেল হ'ব। দক্ষিণ আফ্ৰিকাৰ মহিলা ক্ৰিকেট দলে ভাৰতৰ বিৰুদ্ধে চেন্নাইৰ এম এ চিদাম্বৰম ষ্টেডিয়ামত অনুষ্ঠিত একমাত্ৰ টেষ্টৰ আজি দ্বিতীয় দিনৰ খেলৰ সামৰণি পৰলৈকে প্ৰথম ইনিংছৰ 4টা উইকেটৰ বিনিময়ত 236 ৰাণ সংগ্ৰহ কৰে। ইয়াৰ পূৰ্বে ভাৰতে 6টা উইকেটৰ বিনিময়ত 603 ৰাণৰ প্ৰথম ইনিংছ সমাপ্তিৰ ঘোষণা কৰে। বাতৰি শেষ কৰাৰ পূৰ্বে ঘাই ঘাই বাতৰিকেইটি পুনৰ এবাৰ পঢ়ি দিছো। প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে কাইলৈ দিনৰ 11 বজাত আকাশবাণীৰ মন কী বাত অনুষ্ঠানৰ যোগেদি দেশ বিদেশৰ জনসাধাৰণৰ সৈতে মত বিনিময় কৰিব। বাৰ্ষিক অমৰনাথ যাত্ৰা আজি আনুষ্ঠানিকভাৱে আৰম্ভ হৈছে। কেন্দ্ৰীয় গৃহমন্ত্ৰী অমিত শ্বাহে কৈছে যে দেশে দুৰ্যোগ ব্যৱস্থাপনাৰ ক্ষেত্ৰত শ্ৰেষ্ঠ কাৰ্যপ্ৰণালী আঁকোৱালি লৈছে। দিল্লীৰ এখন আদালতে আবকাৰী নীতি সম্পৰ্কীয় এটা দুৰ্নীতিৰ গোচৰত মুখ্যমন্ত্ৰী অৰবিন্দ কেজৰিৱালক 12 জুলাইলৈ ন্যায়িক জিম্মালৈ প্ৰেৰণ কৰিছে। আৰু ভাৰত আজি বাৰ্বাডোজত হ'বলগীয়া আই চি চি টি টুৱেণ্টি বিশ্বকাপ ক্ৰিকেট প্ৰতিযোগিতাৰ ফাইনেলত দক্ষিণ আফ্ৰিকাৰ বিৰুদ্ধে অৱতীৰ্ণ হ'ব। আমাৰ এতিয়াৰ বাতৰি ইমানতে অন্ত পৰিছে।